এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীক আজি ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিযুক্তি পত্ৰ প্ৰদান। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ অভিযান। ৰাজ্যত বৰষুণৰ পৰিমাণ উদ্বেগজনকভাৱে হ্ৰাস, যোৱা পহিলা জুলাইৰ পৰা দহ জুলাইলৈকে অসমত বৰষুণৰ পৰিমাণ 34% হ্ৰাস। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন টেষ্টত ভাৰতে কালি প্ৰথম ইনিংছত 3 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ, এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা 51,000তকৈও অধিক যুৱক যুৱতীক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীত নৱনিযুক্ত প্ৰাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিব। উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ বিতৰণৰ লক্ষ্যৰে আজি দেশৰ 47 স্থানত 16 ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নতুনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। দেশৰ ভিন ভিন স্থানৰ পৰা নিযুক্তি লাভ কৰা এই প্ৰাৰ্থীসকলে ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শ্ৰম আৰু নিয়োগ, ডাক বিভাগ আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ে যোগদান কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৃষ্ঠপোষকতাত আজি গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুৰিত পুৱা 10:30 বজাৰ পৰা এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মালিগাঁৱত থকা মুখ্য কাৰ্যালয় ৰংভৱনত হ'বলগীয়া ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। ডিমাপুৰৰ টাউন হলত হ'বলগীয়া ৰোজগাৰ মেলাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অংশগ্ৰহণ কৰিব। শিলিগুৰিৰ কাশ্মীৰ কলনীত থকা VIP অফিচাৰ ৰেষ্ট হাউচত হ'বলগীয়া আনখন ৰোজগাৰ মেলাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী অজয় টামটা উপস্থিত থাকিব। দেশৰ ভিন ভিন স্থানৰ পৰা নিযুক্তি লাভ কৰা এই প্ৰাৰ্থীসকলে ৰেল, গৃহ ৰোজগাৰ মেলাৰ সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নীলাঞ্জন দেৱে এইদৰে কয়।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় 11 বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত 51,000ৰো অধিক যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইয়াতে তেখেতে নিযুক্তিপ্ৰাপ্তসকলক সম্বোধন কৰিব। ৰোজগাৰ মেলা হৈছে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ অংগীকাৰ পৰিপূৰণৰ দিশৰ এটি পদক্ষেপ। ৰোজগাৰ মেলাই যুৱক যুৱতীসকলৰ সবলীকৰণ আৰু ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদানৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিব। সমগ্ৰ দেশতে ৰোজগাৰ মেলাৰ জৰিয়তে এই পৰ্যন্ত 10 লাখৰো অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। সমগ্ৰ দেশৰ 47 স্থানত 16 ৰোজগাৰ মেলা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহত এই নিযুক্তি প্ৰদান কৰা হৈ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত নৱনিযুক্ত প্ৰাৰ্থীসকলে বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ত যোগদান কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে সংমণ্ডলত চৰকাৰী বিভাগসমূহৰ বিভিন্ন পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক মুঠ 625 নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটীত এই অনুষ্ঠান উত্তৰ পূৱ সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়ৰ সমীপৰ ৰংভৱনত অনুষ্ঠিত হ'ব আৰু ইয়াত মাননীয় কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। উত্তৰ পূৱ সীমান্ত ৰেলৱে এই ধৰণৰ উদ্যোগৰ জৰিয়তে যুৱ ৰোজগাৰৰ প্ৰসাৰ আৰু সৰ্বাংগীন বৃদ্ধিৰ সমৰ্থনৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় উন্নয়নত অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
গোৱালপাৰা জিলাৰ কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় 140 হেক্টৰ ভূমিত আজি উচ্ছেদ চলিব। এই উচ্ছেদ অভিযানত বন বিভাগৰ বেটেলিয়ন, আৰক্ষীসহ প্ৰায় 1600 জোৱান নিয়োগ কৰা হৈছে। অঞ্চলটোৰ বিদ্যাপাৰা, আশুডুবি, বেদবাৰী আদি অঞ্চলৰ পথসমূহত আৰক্ষীয়ে বেৰিকেড তৈয়াৰ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উল্লেখযোগ্য যে অঞ্চলটোৰ প্ৰায় 80% পৰিয়ালে ইতিমধ্যে ঘৰ খালী কৰি আঁতৰি গৈছে। আজিৰ উচ্ছেদ অভিযান সন্দৰ্ভত বিতং তথ্যৰে এয়া আমাৰ গোৱালপাৰা সংবাদদাতা ৰচিদুল হুছেইন।
গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে বেদখলকাৰীৰ বিৰুদ্ধে শূন্য সহনীল নীতি অৱলম্বন কৰি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আজি জিলাখনৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে। ৰাতিপুৱাৰে পৰাই এই উচ্ছেদ অভিযান চলাই থকা হৈছে। উচ্ছেদ অভিযান যাতে শান্তিপূৰ্ণভাৱে হয় তাৰ বাবে ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। ইতিমধ্যে এই উচ্ছেদ অভিযানৰ জৰিয়তে 140 হেক্টৰ ভূমিত বেদখলমুক্ত কৰা হ'ব। এই 140 হেক্টৰ ভূমিত মুঠ 1080 পৰিয়াল বসবাস কৰি আছিল বুলি জিলা বন সংমণ্ডল প্ৰাধিকাৰীয়ে জনাইছে।
অসমত দুগ্ধ উৎপাদনেৰে স্থানীয় অৰ্থনীতি সবল কৰাৰ সুন্দৰ সম্ভাৱনা আছে। দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ সময়ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি জিলাখনৰ মাঞ্জাৰ এটা দুগ্ধ উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰি এই মন্তব্য কৰে। তেওঁ লগতে কয় যে স্থানীয় অৰ্থনীতি সবল কৰি তোলাৰ বাবে দুগ্ধখণ্ডৰ উন্নয়নৰ প্ৰয়োজন। কৃষক আৰু চৰকাৰৰ মাজত সমন্বয় থাকিলেহে দুগ্ধখণ্ডৰ উন্নয়ন অধিক ত্বৰান্বিত হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে কাৰ্বি আংলং ভ্ৰমণৰ অংশ হিচাপে কালি লংনিতত থকা জলজীৱন মিছনৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰে। তদুপৰি তেওঁ চৰকাৰৰ বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু হিতাধিকাৰীসকলে সেই আঁচনিসমূহৰ পৰা কেনেদৰে সৰ্বাধিক লাভ পাব পাৰে সেই বিষয় লৈও স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-2026 শৈক্ষিক বৰ্ষৰ বাবে অহা 16 জুলাইৰ পুৱা 11 বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰত এই নামভৰ্তি অভিযান অনুষ্ঠিত হ'ব। ITEES ছিংগাপুৰৰ সহযোগিতাৰে অসম দক্ষতা বিকাশ অভিযানৰ অধীনৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত সৌন্দৰ্য চৰ্চা আৰু স্বাস্থ্য যতন আৰু খুচুৰা সেৱাকে ধৰি বিভিন্ন বিষয়ৰ উচ্চমানৰ বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ নামভৰ্তিৰ বাবে প্ৰাৰ্থীসকল অনুসূচিত জাতিৰ হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। প্ৰশিক্ষাৰ্থীৰ বয়স 17-25 বছৰৰ ভিতৰত হ'ব লাগিব। 16 জুলাইত হ'বলগীয়া কাৰ্যসূচীত ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে থিতাতেই নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। আগ্ৰহী অনুসূচিত জাতিৰ প্ৰাৰ্থীসকলক সেইদিনা সঠিক সময়ত উপস্থিত থাকি বিনামূলীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ আৰু উন্নত নিয়োগৰ সুযোগৰ বাবে সুবিধা গ্ৰহণ কৰিবলৈ শোণিতপুৰ জিলা উন্নয়ন আয়ুক্তই আহ্বান জনাইছে। ৰাজ্যত বৰষুণৰ পৰিমাণ উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি যোৱা 1 জুনৰ পৰা 10 জুলাইলৈকে অসম আৰু মেঘালয়ত বৰষুণৰ পৰিমাণ স্বাভাৱিক অৱস্থাতকৈ বহু পৰিমাণে হ্ৰাস পাইছে। সংস্থাটোৰ তথ্য অনুসৰি এই সময়ছোৱাত অসমত 34% আৰু মেঘালয়ত 47% বৰষুণ হ্ৰাস পাইছে। সমান্তৰালভাৱে অৰুণাচল প্ৰদেশত 40% আৰু মণিপুৰত 20% বৰষুণ হ্ৰাস পাইছে। ইপিনে অসম কৃষি বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি জুনত ৰাজ্যখনৰ ডিব্ৰুগড়, গোলাঘাট, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু গোৱালপাৰা জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিক অৱস্থাতকৈ 62-72% পৰ্যন্ত হ্ৰাস পাইছে। ভৰ বাৰিষাৰ সময়ত বৰষুণৰ অস্বাভাৱিক পৰিমাণ হ্ৰাসৰ ফলত কৃষক ৰাইজ দুঃচিন্তাত পৰিছে। বাৰিষাৰ সময়ত বৰষুণৰ এনে উদ্বেগজনক অনিশ্চয়তাই স্বাভাৱিকতে ৰাজ্যৰ কৃষিখণ্ডত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰা হৈছে। ৰঙিয়াৰ পৰা ৰঙাপাৰা, লখিমপুৰ হৈ ডিব্ৰুগড় সংযোগী ৰেলপথত কালি বিদ্যুৎচালিত যাত্ৰীবাহী ৰেলৰ যাত্ৰা আৰম্ভ হয়। দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছ ৰঙিয়া জংচনত উপস্থিত হোৱাৰ পিছতেই এই বিদ্যুৎচালিত ৰেলপথত যাত্ৰা আৰম্ভ কৰা হয়। ৰঙিয়া ৰেল সংমণ্ডলৰ বিষয়া নীৰজ গুপ্তাই এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে 425 কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথটোৰ বৈদ্যুতিকীকৰণৰ কাম 2022 চনত আৰম্ভ হৈছিল। এই নতুন পদক্ষেপে অঞ্চলটোৰ ৰেল যোগাযোগ ব্যৱস্থাত নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ বিদ্যালয়সমূহৰ টিউটৰসকলক শিক্ষক পদলৈ উন্নীতকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত কালি সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাই বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটীৰ সচলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক টিউটৰে হাতে হাতে বেনাৰ আৰু প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে সচলৰ পৰা দিছপুৰলৈ ৰাওনা হোৱাৰ চেষ্টা চলায় যদিও নিৰাপত্তাৰক্ষীৰ লোকে বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰী টিউটৰসকলে জনায় যে দায়িত্ব পালনৰ ক্ষেত্ৰত শিক্ষকসকলৰ সমানেই কাম কৰিবলগীয়া হয় যদিও প্ৰাপ্য লাভৰ ক্ষেত্ৰত টিউটৰসকলে শিক্ষকসকলৰ দৰে সমান সা সুবিধা আৰু দৰমহা লাভ নকৰে। সেয়েহে সংশ্লিষ্ট আইন সংশোধন কৰি হলেও টিউটৰসকলক শিক্ষকৰ মৰ্যাদা বিনা চৰ্তে প্ৰদান কৰাৰ বাবে প্ৰতিবাদকাৰী টিউটৰসকলে দাবী উত্থাপন কৰে। লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ডঃ ৰাতুল বৰাৰ নেতৃত্বত 633 নম্বৰ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰ অনুষ্ঠিত হৈছে। যোৱা 6 জুলাইত আৰম্ভ হোৱা এই শিবিৰৰ আজি সামৰণি পৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজৰ সামাজিক দায়বদ্ধতা, সামাজিক শৃংখলা আৰু সমাজসেৱাৰ মনোভাৱেৰে গঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ মাজত কেইবাটাও দিশত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হৈছে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ড্ৰাগছ সেৱনৰ বিৰুদ্ধে এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। শিবিৰৰ প্ৰতিটো সন্ধিয়া ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী সন্মিলন মহিলা শাখাৰ লগতে ডিব্ৰুগড়ৰ প্ৰাগ জনমভূমি পৰিয়ালৰ সহযোগত আয়োজিত ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ কালি সামৰণি পৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক ভূপেন হাজৰিকাৰ সংগীতৰ গভীৰতা, ব্যঞ্জনা, কথা আৰু সুৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাত ডিব্ৰুগড়ৰ প্ৰেৰণা শিশুগৃহৰ কেইবাটিও শিশুৱে অংশগ্ৰহণ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট টেষ্ট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্টত ভাৰতে কালি নিজৰ প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে কালি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 387 ৰাণ সংগ্ৰহ কৰে। ভাৰত বৰ্তমান 242 ৰাণত পিছ পৰি আছে। কালি দ্বিতীয় দিনা ভাৰতৰ জছপ্ৰীত বুমৰাই 5টা উইকেট দখল কৰে। নিজৰ প্ৰথম ইনিংছত ভাৰতৰ যশস্বী জয়ছৱালে মাত্ৰ 13 ৰাণ কৰি আউট হয় যদিও কে এল ৰাহুল আৰু কৰুণ নায়াৰৰ যুটিটোৱে 50 ৰাণৰ বৰঙণি আগবঢ়ায়। নায়াৰে 40 ৰাণ কৰি আউট হয়। পাঁচখনীয়া এই টেষ্ট শৃংখলাত দুয়োটা দলে এতিয়ালৈকে 1-1 ফলাফলত সমতা স্থাপন কৰি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক, জিন্তি ৰাণী ডেকা।
অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকাৰ ৰয়িঙৰ সমীপত নিৰ্মাণ কাৰ্য চলাই থকা দিবাং নৈৰ জলবিদ্যুৎ প্ৰকল্পই উজনি অসমলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকাত এই নিৰ্মাণৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো নিৰ্মাণ কাৰ্য চলি আছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। ইপিনে অৰুণাচলৰ পৰা 50 কিলোমিটাৰ দূৰত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ হিচাপে পৰিচিত মেডক নদীবান্ধে অসম অৰুণাচল ধবংস কৰাৰ আশংকা কৰা হৈছে। এই বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অতিৰিক্ত ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত দেশৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত জৈৱ উপাদান দ্ৰুতগতিত হ্ৰাস পাইছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এই উদ্বেগজনক তথ্যত আলোকপাত কৰি দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে এটকাও কিস্তি নিদিয়াকৈ 10 লাখ টকাৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব। এই বাতৰি দৈনিক জনমভূমি কাকতৰ। বিটিচিত 16খন মহাবিদ্যালয় শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি বিটিআৰ শিক্ষা বিভাগৰ উপদেষ্টা ডাঃ ৰামানন্দ সিনহাই কালি কোকৰাঝাৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰত দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ সেউজ সংকেতৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে গোৱালপাৰাৰ পাইকান বনাঞ্চলৰ চৰকাৰী ভূমিত প্ৰশাসনে উচ্ছেদ চলোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। অপাৰেচন সিন্দুৰ অভিযানৰ সফলতাৰ আঁৰত থলুৱা প্ৰযুক্তিৰ ভূমিকা আছিল বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ এটা মন্তব্যৰে দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মেঘালয়ত কালি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে 72টা ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
জিন্তি ৰাণী ডেকাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন শুনিলে। এতিয়া শুনক বতৰৰ বতৰা। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে ধুমুহা গাজনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীক আজি ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিযুক্তি পত্ৰ প্ৰদান। গোৱালপাৰা জিলাৰ কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ অভিযান। ৰাজ্যত বৰষুণৰ পৰিমাণ উদ্বেগজনকভাৱে হ্ৰাস। যোৱা 1 জুনৰ পৰা 10 জুলাইলৈকে অসমত বৰষুণৰ পৰিমাণ 34% হ্ৰাস। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন টেষ্টত ভাৰতে কালি প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।